এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহত আছে, দুটা ভিন্ন ধৰ্মৰ ব্যক্তিৰ মাজত ভূমি ক্ৰয় বিক্ৰয়ৰ নতুন এছঅপিত অসম মন্ত্ৰীসভাৰ অনুমোদন, উপৰাষ্ট্ৰপতি নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত 8 ছেপ্টেম্বৰৰ পৰিৱৰ্তে 13 ছেপ্টেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণ, ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে বিত্ত মন্ত্ৰালয়ৰ সুধাকণ্ঠ বিশেষ স্মৃতি মুদ্ৰা জাৰি কৰাৰ বাবে গেজেট অধিসূচনা জাৰি, উচ্ছেদ অবিহনে নগাঁও জিলাৰ ধিং ৰাজহচক্ৰৰ প্ৰায় 28 বিঘা চৰকাৰী ভূমি দখলমুক্ত, আৰু অসম পুৰুষ ক্ৰিকেট দল আৰু নেপালৰ পুৰুষ এ দলৰ মাজত কাইলৈৰ পৰা 5খন বন্ধুত্বমূলক T20 খেলৰ আয়োজন। নমস্কাৰ, বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া আৰু মোৰ সৈতে আছে অনুজা লোপামুদ্ৰা। এতিয়া শুনক বিতং বাতৰি। অসম মন্ত্ৰীসভাই দুটা ভিন্ন ধৰ্মৰ ব্যক্তিৰ মাজত ভূমি ক্ৰয় বিক্ৰয়ৰ নতুন বিশেষ কাৰ্যবিধি অৰ্থাৎ এছঅপিত অনুমোদন জনাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত দিছপুৰত আয়োজিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত আজি এখন সংবাদমেলত তেওঁ এই কথা প্ৰকাশ কৰে। ডঃ শৰ্মাই কয় যে এতিয়াৰে পৰা অন্য ধৰ্মৰ লোকক ভূমি ক্ৰয় বিক্ৰয় কৰাৰ ক্ষেত্ৰত আৰক্ষীৰ অনুমোদনৰ প্ৰয়োজন হ'ব। তেওঁ লগতে কয় যে ভূমি বিক্ৰীৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিষয়টো গুৰুত্ব আৰোপ কৰা হ'ব। ভূমি ক্ৰয় কৰা বা বিক্ৰী কৰা লোকৰ আয়ৰ উৎসৰ ওপৰতো দৃষ্টি ৰখা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। আনহাতে একে ধৰ্মৰ লোকৰ মাজত ভূমিৰ বেচা কিনাৰ ক্ষেত্ৰত নতুন এছঅপি প্ৰযোজ্য নহয় বুলি তেওঁ কয়। ৰাজ্যৰ বাহিৰৰ এন জি অই ভূমি ক্ৰয়ৰ ক্ষেত্ৰতো এই নীতি প্ৰযোজ্য হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।
তেতিয়ালে প্ৰস্তাৱটো মাটিডোখৰ সত্য হয় নে নহয়, মাটিৰ মালিক হয় নে নহয়, যিখিনি সাধাৰণ পৰীক্ষা সকলো মাটিৰ লেণ্ড ট্ৰান্সফাৰ হলে কৰে, তাক কৰাৰ পিছত প্ৰস্তাৱটো DC অফিচলৈকে প্ৰেৰণ কৰিব। DC-য়ে প্ৰস্তাৱটো লগে লগে ৰেভিনিউ ডিপাৰ্টমেণ্টত পঠাই দিব চৰকাৰক। ৰেভিনিউ ডিপাৰ্টমেণ্টত এজন নোডেল অফিচাৰ থাকিব। ৰেভিনিউ ডিপাৰ্টমেণ্টে প্ৰস্তাৱটো পোৱাৰ পিছত ৰেভিনিউ ডিপাৰ্টমেণ্টে অসম পুলিচৰ স্পেচিয়েল ব্ৰাঞ্চলৈকে প্ৰস্তাৱটো প্ৰেৰণ কৰিব। স্পেচিয়েল ব্ৰাঞ্চে 4টা বিষয় চাব, যে ই ফ্ৰডুলেণ্ট নেকি বা কোহেচিভ নেকি, ইলিগেল ট্ৰান্সফাৰ নেকি, বা কোনোবাই যদি মাটিটো কিনিব খুজিছে তাৰ টকাৰ চ'ৰ্চটো কি, মানে বিত্তটো ক'ৰ পৰা আহিছে, হুৱেডাৰ ইট ইজ এ হোৱাইট মানি অৰ ব্লেক মানি, সেইটো চাব। তাৰপিছত চাব যে এই মাটিটো বিক্ৰী কৰিলে তাৰ সামাজিক গাঁথনিটোৰ ওপৰত কেনেকুৱা প্ৰভাৱ পৰিব, তাক পৰীক্ষা কৰিব।
আজিৰ বৈঠকত অসম উদ্যান শস্য উন্নয়ন লিমিটেডৰ কৰ্মচাৰীসকলক স্বেচ্ছামূলক অৱসৰ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ বাবে মন্ত্ৰীসভাই 6 কোটি টকা মঞ্জুৰি দিয়ে। বৈঠকত লগতে 4টা বিনিয়োগৰ প্ৰস্তাৱতো অনুমোদন জনোৱা হয়। BTC নিৰ্বাচনৰ নিৰ্বাচনী অধিসূচনাৰ বাবে সৰুসজাইত হৈ যোৱা ঝুমৰ বিনন্দিনীত অংশ লোৱা শিল্পীসকলক অহা 12 অক্টোবৰত মাননি প্ৰদান কৰাত মন্ত্ৰীসভাই অনুমোদন জনায়। ইপিনে উপৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী অহা 8 ছেপ্টেম্বৰৰ পৰিৱৰ্তে 13 ছেপ্টেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব বুলি সংবাদমেলত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী মোডীয়ে 13 ছেপ্টেম্বৰত সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত অংশ ল'ব। নিশাটো গুৱাহাটীত কটাই তেওঁ 14 ছেপ্টেম্বৰত নুমলীগড় আৰু মঙলদৈত আয়োজিত কাৰ্যসূচীত অংশ ল'ব। ভাৰতৰত্ন সন্মানেৰে সন্মানিত ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে বিত্ত মন্ত্ৰালয়ে সুধাকণ্ঠ বিশেষ 100 টকাৰ মূল্যৰ এটি স্মৃতি মুদ্ৰা জাৰি কৰাৰ বাবে গেজেট অধিসূচনা জাৰি কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত এই কথা প্ৰকাশ কৰে। তেওঁ এই পদক্ষেপৰ বাবে কেন্দ্ৰীয় চৰকাৰক অসমবাসীৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰে। ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে সদৌ অসম ছাত্ৰ সন্থাই বছৰজোৰা বিভিন্ন কাৰ্যসূচীৰ আয়োজনৰ সিদ্ধান্ত লৈছে। গুৱাহাটীত অনুষ্ঠিত সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সভাত কালি এই সন্দৰ্ভত পৰিকল্পনা যুগুত কৰা হয়। ছাত্ৰ সন্থাই ইয়াৰে কেতবোৰ কাৰ্যসূচী ডঃ ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ সৈতে যৌথভাৱে ৰূপায়ণ কৰিব। এই উপলক্ষে আজি শ্বহীদ ন্যাসত আয়োজিত এখন সংবাদমেলত মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ উপস্থিতিত সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনে তেওঁলোকৰ কাৰ্যসূচী সম্পৰ্কে অৱগত কৰে।
সদৌ অসম ছাত্ৰ সন্থাৰ নিজাববীয়াকৈ 8 ছেপ্টেম্বৰ তাৰিখটোত প্ৰতি বছৰৰ দৰে এইবেলিও উদ্দীপনা শীৰ্ষক অনুষ্ঠানটিৰ আয়োজন কৰা হ'ব। দীঘলী পুখুৰীৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ প্ৰতিমূৰ্তিস্থলীত এই অনুষ্ঠান প্ৰতি বছৰে আমি আয়োজন কৰি আহিছোঁ। এইবেলি উদ্দীপনা অনুষ্ঠানত অসমৰ প্ৰতিখন জিলাৰ 1খনকৈ মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ কণ্ঠশিল্পী, বিশ্ববিদ্যালয়সমূহৰ শ্ৰেষ্ঠ কণ্ঠশিল্পী আৰু বিশ্ববিদ্যালয়সমূহৰ আন্তঃ মহাবিদ্যালয় যি যুৱ মহোৎসৱ হয় সেই যুৱ মহোৎসৱৰ শ্ৰেষ্ঠ শিল্পীসকলে একোটিকৈ ভূপেন হাজৰিকাদেৱৰ গীত পৰিৱেশন কৰিব আৰু সেই দিনটোত 8 ছেপ্টেম্বৰ তাৰিখ আগবেলাৰ ভাগত প্ৰতিখন জিলা সদৰত সদৌ অসম ছাত্ৰ সন্থাৰ অন্তৰ্গত প্ৰতিখন জিলা ছাত্ৰ সন্থাই বৰ্ণাঢ্য কাৰ্যসূচীৰে সৈতে ডক্টৰ ভূপেন হাজৰিকাদেৱলৈ শ্ৰদ্ধাঞ্জলি নিবেদিব তেখেতৰ জন্ম শতবৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠানৰ আয়োজন কৰিব।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সমাগত অসম ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰস্তুতিৰ বুজ লয়। মুখ্যমন্ত্ৰীয়ে নতুন ৰাজভৱন পৰিদৰ্শন কৰি প্ৰস্তুতিৰ বিভিন্ন দিশসমূহ প্ৰত্যক্ষ কৰে। তেওঁ সংশ্লিষ্ট বিষয়াসকলক যাৱতীয় কামসমূহ নিয়াৰিকৈ সমাপন কৰিবলৈ নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে গৃহমন্ত্ৰীগৰাকীয়ে পৰহিলৈ গুৱাহাটীৰ খানাপাৰাত ৰাজ্যৰ 20,000 পঞ্চায়ত প্ৰতিনিধিৰ অংশগ্ৰহণেৰে এখন পঞ্চায়ত সন্মিলনত ভাগ ল'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে এই ভ্ৰমণকালত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত গোলাপ বৰবৰাৰ জন্ম শতবৰ্ষ উপলক্ষে পাঞ্জাৱাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। তেওঁ লগতে নৱনিৰ্মিত ৰাজভৱন উদ্বোধন কৰিব। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
সাংবাদিকতালৈ পৰিৱৰ্তন আহিছে নেকি? দীৰ্ঘদিনৰ সাংবাদিকতাই তেওঁক কি শিকালে? বৰ্ষীয়ান সাংবাদিক হাইদৰ হুছেইনৰ দীৰ্ঘদিনীয়া সাংবাদিকতাৰ অভিজ্ঞতাক লৈ এইবাৰৰ দৃষ্টিপাত।
পৰিস্থিতিটো অপেক্ষা কৰিব নোৱাৰে, সমসাময়িক সাংবাদিকতালৈ পৰিৱৰ্তন আহিছে। কাৰণ সাংবাদিকবিলাকতো আৰু কোনো নিৰ্জন দ্বীপৰ বাসিন্দা নহয়, তেওঁলোকে সমাজখন লৈ, প্ৰশাসন লৈ, মালিকৰ স্বাৰ্থ লৈ আৰু তেওঁলোকৰ নিজৰ স্বাৰ্থ লৈ তেওঁলোকে সেইটো উপেক্ষা কৰি চলিব নোৱাৰে। সংসাৰ চলোৱাৰ তাগিদা, সমাজত নিজৰ অস্তিত্ব ৰক্ষাৰ তাগিদা, এইবিলাকৰ কাৰণে সাংবাদিকৰ এটা পৰিৱৰ্তন আহিছে। এইটো সময়ৰ লগত অৱধাৰি।
শনিবাৰ 30 আগষ্টৰ নিশা 8:02 দৃষ্টিপাত।
শ্ৰোতাসকলে, আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়া ৱেভৰ 411.5, 299.9 মিটাৰ, FM বেণ্ডৰ 101.6 MHz শুনিছে। উজনি অসমৰ শ্ৰোতাসকলে মিডিয়া ৱেভৰ 529.1 মিটাৰত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা, FM বেণ্ডৰ 103.4 MHz আকাশবাণী যোৰহাট কেন্দ্ৰৰ পৰা, 101.5 MHz লামডিং ৰিলে কেন্দ্ৰৰ পৰা আৰু 102.4 MHz আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা শুনিবলৈ পাইছে। এতিয়া পৰৱৰ্তী বাতৰি শুনক অনুজা লোপামুদ্ৰাৰ পৰা।
নগাঁৱৰ জিলা প্ৰশাসনে ধিং ৰাজহচক্ৰৰ অন্তৰ্গত বটদ্ৰবা আৰু আলিটাঙনি মৌজাৰ প্ৰায় 28 বিঘা চৰকাৰী ভূমি দখলমুক্ত কৰা হৈছে বুলি ঘোষণা কৰিছে। চৰকাৰী ভূমিত অবৈধভাৱে বসবাস কৰা লোকসকলৰ বিৰুদ্ধে আজি উচ্ছেদ অভিযান চলোৱাৰ ব্যৱস্থা কৰা হৈছিল। ৰাজ্য চৰকাৰৰ নিৰ্দেশনা অনুসৰি জিলা প্ৰশাসনে অবৈধ দখলকাৰীক ভূমি খালী কৰাৰ বাবে জাননী জাৰি কৰিছিল। জিলা প্ৰশাসনৰ আহ্বানক সঁহাৰি জনাই একাংশ অবৈধ দখলকাৰীয়ে নিজেই ঘৰ দুৱাৰসমূহ এৰি অন্য ঠাইলৈ গুচি যোৱাৰ ফলত প্ৰশাসন উচ্ছেদ চলোৱাৰ পৰা বিৰত থাকে। এই সন্দৰ্ভত ধিং ৰাজহচক্ৰ বিষয়া সৌৰভ কুমাৰ দাসে এইদৰে কয়।
ইয়াতে তেওঁলোকে যোৱাকালি ৰাতি 10টা বজালৈকে বুলডোজাৰ লগাইছে, JCB লগাইছে, তেওঁলোকে নিজে নিজেই গোটেইখিনি ভাঙি লৈ গ'ল। তাতে 120খন দোকান আছিলে, 51টা ঘৰ আছিলে আৰু মানুহ নিয়েৰলি এফেক্টেড হৈছে 520। কিন্তু প্ৰায়সংখ্যক মানুহৰে তেওঁলোকৰ নিজৰ নিজৰ ঘৰ আছিলে। তেওঁলোকে মথাউৰিৰ ওপৰৰ আৰু মথাউৰিৰ ছাইডৰ মাটিখিনি তেওঁলোকে লৈ আছিলে। গতিকে অলৰেডি তেওঁলোকক আমি বহুত দিন হৈ গ'ল নটিছ দিয়া, 45 দিনেই হ'ল। গতিকে নটিছৰ অন্তত তেওঁলোকে যোৱাকালি ইয়াৰ পৰা নিজে নিজে ভাঙি গুচি গৈছে।
ধিং ৰাজহচক্ৰৰ আন 7খন গাঁৱৰ 1,047 বিঘা চৰকাৰী ভূমিত দ্বিতীয় পৰ্যায়ত উচ্ছেদ অভিযান চলোৱা হ'ব বুলি ৰাজহচক্ৰ বিষয়াগৰাকীয়ে জানিবলৈ দিছে। বালিসত্ৰ, ডুমডুমীয়া বজাৰ, আহোমগাঁও, ৰাজাবাৰী গ্ৰান্ট, ৰৌমাৰী বিল, লহকৰঘাট আৰু বটামাৰী ৰিজাৰ্ভৰ প্ৰায় 700 পৰিয়ালক উচ্ছেদ কৰাৰ সম্ভাৱনা আছে বুলি বিষয়াগৰাকীয়ে প্ৰকাশ কৰে। ইপিনে বিশ্বনাথ জিলা প্ৰশাসনে ননকে জাপৰিগুৰিত অবৈধভাৱে দখল কৰা 175 বিঘা VGR ভূমি পুনৰ উদ্ধাৰ কৰাৰ পাছত MGNREGA 2025-26ৰ অধীনত গছপুলি ৰোপণ আৰু ৱায়াৰ ফেন্সিং আৰম্ভ কৰিছে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো আজি ধৰ্মীয় ৰীতি নীতি আৰু উৎসাহ উদ্দীপনাৰে সিদ্ধিদাতা বিঘিনিনাশক গণেশ দেৱতাৰ পূজা অৰ্চনা কৰা হয়। এই উপলক্ষে আজি গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ গণেশ মন্দিৰসমূহত পুৱাৰে পৰা অগণন ভক্তৰ সমাগম পৰিলক্ষিত হয়। গুৱাহাটী মহানগৰীৰ গণেশগুৰি, লতাশিল, নিউ গুৱাহাটী, পাঞ্জাবাৰী আৰু বীৰকুচিৰ গণেশ মন্দিৰত সিদ্ধিদাতাৰ আশীষ বিচাৰি ভক্তসকলে ভিৰ কৰে। শিৱসাগৰতো আজি পৰম্পৰাগত ৰীতি নীতিৰে গণেশ পূজা পালন কৰা হয়। জিলাখনৰ বাবুপট্টিৰ সাৰ্বজনীন পূজা কমিটিৰ উদ্যোগত কালিৰে পৰা দুদিনীয়াকৈ আয়োজন কৰা শিৱৰ আৰ্হিৰ মুখাৰে নিৰ্মাণ কৰা গণেশ পূজা মণ্ডপ চাবলৈ যথেষ্ট লোকৰ সমাগম পৰিলক্ষিত হৈছে। শিলচৰৰ বিভিন্ন প্ৰান্ততো পৰম্পৰাগত ৰীতি নীতিৰে গণেশ পূজাৰ আয়োজন কৰা হয়। শিলচৰৰ সোণাই ৰোড সাৰ্বজনীন গণেশ পূজা সমিতিয়ে এইবাৰ তিনিদিনীয়া কাৰ্যসূচীৰে গণেশ পূজাৰ আয়োজন কৰিছে। গোৱালপাৰা জিলাতো আজি ৰীতি নীতিৰে গণেশ পূজা অনুষ্ঠিত হয়। হাতী মানুহৰ সংঘাত ৰোধ কৰাৰ লক্ষ্যৰে লক্ষীপুৰ অঞ্চলৰ মিধিপাৰা গাঁৱত ৰাজহুৱাভাৱে গণেশ চতুৰ্থী পালন কৰা হয়। গাৰোসকলৰ প্ৰথমগৰাকী ৰাজনৈতিক নেতা স্বাধীনতা সংগ্ৰামী সোণাৰাম আৰ চাংমাৰ 109 সংখ্যক স্মৃতি দিৱস আজি গোৱালপাৰা জিলাৰ বাক্ৰাপুৰত পালন কৰা হয়। সোণাৰাম আৰ চাংমা মেমৰিয়েল ট্ৰাষ্ট ছচাইটিৰ উদ্যোগত আৰু গাৰো ছাত্ৰ সন্থাৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে আয়োজিত এই অনুষ্ঠানত বিধানসভাৰ উপাধ্যক্ষ ডঃ নুমল মমিন আৰু ভৈয়াম জনজাতি কল্যাণ বিভাগৰ মন্ত্ৰী ডঃ ৰণোজ বেগো উপস্থিত থাকে। তেওঁলোকে স্বাধীনতা সংগ্ৰামীগৰাকীৰ সমাধিস্থলীত শ্ৰদ্ধাঞ্জলি অৰ্পণৰ লগতে তেওঁৰ কৃতি আৰু আদৰ্শৰ স্মৃতিচাৰণ কৰে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালক বিৰল ৰোগৰ চিকিৎসাৰ সৰ্বোৎকৃষ্ট কেন্দ্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰিছে। ঐতিহ্যমণ্ডিত অসম চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালক বিৰল ৰোগৰ চিকিৎসাৰ সৰ্বোৎকৃষ্ট কেন্দ্ৰৰূপে স্বীকৃতি প্ৰদান কৰাৰ ফলত চিকিৎসা মহাবিদ্যালয়খনে সমগ্ৰ দেশৰ চিকিৎসা ক্ষেত্ৰখনত নিজৰ নাম উজ্বলাই তুলিবলৈ সমৰ্থ হৈছে। বৰপেটা জিলাৰ হস্ততাঁত আৰু হস্তশিল্প খণ্ডৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ লগত জড়িত উদ্যোগী আৰু শিল্পসকলক আগবঢ়াই নিয়াৰ লক্ষ্যৰে আজি এখন কৰ্মশালা অনুষ্ঠিত হয়। উদ্যোগ বিভাগৰ সহযোগত আয়োজন কৰা এই কৰ্মশালাৰ জৰিয়তে 250 গৰাকী উদ্যোগী তথা শিল্পীক হস্ততাঁত আৰু হস্তশিল্প খণ্ডত সফলতাৰ দিশত আগবঢ়াই নিয়াৰ প্ৰয়াস কৰা হ'ব। এতিয়া পৰৱৰ্তী বাতৰিৰ বাবে উভতি গৈছো পৰিস্মিতাৰ ওচৰলৈ।
মুখ্যমন্ত্ৰী তদাৰকী কোষে আজি ৰাজ্যিক সামগ্ৰী আৰু সেৱা কৰ সঞ্চালকালয়ৰ অতিৰিক্ত কৰ আয়ুক্ত ছাকিল ছাদুল্লাৰ হাতীগড় বাসগৃহত অভিযান চলায়। আয়তকৈ অধিক সম্পত্তি অৰ্জনৰ অভিযোগৰ ভিত্তিত তদাৰকী কোষে পুৱাৰে পৰা অভিযান চলাই অতিৰিক্ত কৰ আয়ুক্তগৰাকীৰ বাসগৃহৰ পৰা কেতবোৰ গুৰুত্বপূৰ্ণ নথি পত্ৰ জব্দ কৰে। বিষয়াগৰাকীক বৰ্তমান মুখ্যমন্ত্ৰী তদাৰকী কোষৰ কাৰ্যালয়ত জেৰা চলাই থকা হৈছে। ডিব্ৰুগড় জিলাৰ চাবুৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত বালিজান চাহ বাগিচাৰ বহুকেইটা পৰিয়ালৰ বাসগৃহ ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে। এই পৰিয়ালকেইটাৰ পুনৰ সংস্থাপন সন্দৰ্ভত আজি চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱাই ৰাজহচক্ৰ বিষয়াৰ উপস্থিতিত চাহ বাগিচাখনৰ কৰ্তৃপক্ষ তথা চাহ মজদুৰ সংঘ আৰু চাহ জনজাতি ছাত্ৰ সন্থাৰ সৈতে আলোচনাত মিলিত হয়। বাগিচাৰ বজাৰ গৃহত সম্প্ৰতি আশ্ৰয় লৈ থকা পৰিয়ালকেইটাক শীঘ্ৰে নিৰ্দিষ্ট ঠাইত সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ বিধায়কগৰাকীয়ে বাগিচা কৰ্তৃপক্ষক আহ্বান জনায়। মৰিগাঁৱৰ জিলা কাৰাগাৰৰ পৰা যোৱা 20 আগষ্টত পলায়ন কৰা দুজন কয়দীক কালি কৰ্ণাটকত পুনৰ গ্ৰেপ্তাৰ কৰা হয়। মৰিগাঁও অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত কৰ্ণাটকৰ আৰক্ষীৰ সহযোগত অসম আৰক্ষীৰ দলটোৱে পলাতক জিয়াৰুল ইছলাম আৰু সুব্ৰত চৰকাৰক গ্ৰেপ্তাৰ কৰে। উল্লেখযোগ্য যে কয়দী দুজনক পক্সো গোচৰত আদালতে 20 বছৰৰ কাৰাদণ্ড বিহিছিল। ধুবুৰী জিলাৰ গোলকগঞ্জত জেহাদী সংগঠনৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত এজন শিক্ষকক আটক কৰা হৈছে। বাংলাদেশৰ জামাদী ইছলামী নামৰ সংগঠনটোৰ সৈতে জড়িত থকাৰ অভিযোগত গোলকগঞ্জ আৰক্ষীয়ে লক্ষীমাৰী মজলীয়া বিদ্যালয়ৰ শিক্ষক শ্বাহ আলম চৰকাৰক আটক কৰে। বিদ্যালয়খনৰ আন এজন শিক্ষক হজৰত আলী বৰ্তমানলৈ পলাতক অৱস্থাত আছে। অসম পুৰুষ ক্ৰিকেট দল আৰু নেপালৰ পুৰুষ এ দলৰ মাজত কাইলৈৰ পৰা 5খন বন্ধুত্বমূলক টি20 খেল অনুষ্ঠিত হ'ব। 1 ছেপ্টেম্বৰলৈকে হ'বলগীয়া খেলকেইখন গুৱাহাটীৰ বৰ্ষাপাৰাৰ ACA ষ্টেডিয়াম আৰু ফুলুংস্থিত ACA ক্ৰিকেট একাডেমী খেলপথাৰত অনুষ্ঠিত হ'ব। এই শৃংখলাটোৱে ভাৰত আৰু নেপালৰ মাজত থকা ক্ৰীড়া সহযোগিতা সুদৃঢ় কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। সুমিত ঘৰিৱাৰকাৰক অসমৰ দলৰ নেতৃত্ব প্ৰদান কৰা হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। দুটা ভিন্ন ধৰ্মৰ ব্যক্তিৰ মাজত ভূমি ক্ৰয় বিক্ৰয়ৰ নতুন SOPত অসম মন্ত্ৰীসভাৰ অনুমোদন। উপৰাষ্ট্ৰপতি নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত 8 ছেপ্টেম্বৰৰ পৰিৱৰ্তে 13 ছেপ্টেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণ। ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে বিত্ত মন্ত্ৰালয়ৰ সুধাকণ্ঠ বিশেষ স্মৃতি মুদ্ৰা জাৰি কৰাৰ বাবে গেজেট অধিসূচনা জাৰি। উচ্ছেদ অবিহনে নগাঁও জিলাৰ ধিং ৰাজহচক্ৰৰ প্ৰায় 28 বিঘা চৰকাৰী ভূমি দখলমুক্ত। আৰু অসম পুৰুষ ক্ৰিকেট দল আৰু নেপালৰ পুৰুষ এ দলৰ মাজত কাইলৈৰ পৰা 5খন বন্ধুত্বমূলক টি20 খেলৰ আয়োজন। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।